কথ্য ভাষাৰে সমৃদ্ধ আছিল। ফোনবোৰ আহি যায় ক্লাছ কৰি থাকোঁতে, সেইকাৰণে দিগদাৰ হয়। ঘৰুৱা অসমীয়া শব্দৰ ব্যৱহাৰ তথা খণ্ডবাক্যৰ প্ৰয়োগৰ ক্ষেত্ৰত খুব স্পষ্ট ধাৰণা আছিল ইংৰাজ লেখক বেকনৰ দৰে সত্যনাথ বৰাৰ বাক্য বিন্যাস ৰীতি সংক্ষিপ্ত আৰু সাৰগৰ্ভপূৰ্ণ প্ৰবাদ বাক্য সদৃশ আছিল। তেওঁৰ লেখনিত দাৰ্শনিকতাপূৰ্ণ কথাও সৰল কথ্য ভাষাৰ ৰীতিৰে নিপুণ ৰূপত আত্মপ্ৰকাশ কৰিছে। সত্যনাথ বৰাই প্ৰয়োজন সাপেক্ষে ৰূপক আৰু উপমাৰ দ্বাৰা বক্তব্যক পুষ্ট কৰি তুলিছে। তেখেতৰ বাক্য গাঁথনি চুটি চুটি যদিও গভীৰ অৰ্থব্যঞ্জক। এনে বিচাৰভংগীৰে সত্যনাথ বৰাক অসমীয়া সাহিত্যৰ বেকন আখ্যা দিয়া হৈছে। বট একাৰ ক দন্ত্যন। আধুনিক অসমীয়া গদ্য সাহিত্যক উপন্যাস ৰচনাৰে পৰিপুষ্টি যোগাও তাৰ ভিতৰত ৰজনীকান্ত বৰদলৈৰ গদ্য ৰীতি আটাইতকৈ উল্লেখযোগ্য। তোমালোকে জানা উপন্যাস সম্ৰাট বুলি কোৱা হয় ৰজনীকান্ত বৰদলৈদেৱক। তেখেতৰ শব্দ প্ৰয়োগৰ ক্ষেত্ৰত থকা পৰিমিতিবোধ আৰু প্ৰকাশ ৰীতিৰ স্পষ্টতা তথা সৰলতাই বৰদলৈৰ গদ্য ৰীতিক বিশিষ্টতা প্ৰদান কৰিছে। বৰ্ণনাৰ বাস্তৱধৰ্মিতা, অনুভূতিৰ চিত্ৰধৰ্মিতা, সৰল কথ্য ৰীতি, বিষয়বস্তুৰ শিল্পসন্মত ৰূপ, ঐতিহ্যপ্ৰীতি, স্বদেশ প্ৰেম আৰু সামাজিক চেতনা, সকলোবিলাক ৰজনীকান্ত বৰদলৈৰ গদ্য ৰীতিত পোৱা যায়। এইসকলৰ উপৰিও পদ্মনাথ গোহাঁই বৰুৱাৰ বিষয়েও আমি লিখিব লাগিব। তেখেত গদ্য সাহিত্যৰ বিকাশ তথা সমৃদ্ধিত যথেষ্ট বৰঙণি আগবঢ়াই থৈ গৈছে। গোহাঁই বৰুৱাৰ উপন্যাসৰ গদ্য জতুৱা ঠাঁচপূৰ্ণ আৰু সৰল। শব্দৰ পৰিমিতিবোধে তেওঁৰ উপন্যাসৰ গদ্যক সংহত ৰূপ প্ৰদান কৰিছে। গোহাঁই বৰুৱাৰ বৰ্ণনাত্মক আৰু জ্ঞানযুক্ত গদ্যৰ নিদৰ্শন পোৱা যায় তেখেতৰ যিখন জীৱনী, সেইখনত বা বুৰঞ্জী আৰু প্ৰবন্ধসমূহৰ মাজত পোৱা যায়। কেতিয়াবা বহুত দীঘল বাক্যৰ প্ৰয়োগ, কেতিয়াবা ভাষাৰ তেনেই সৰলতা, এইবিলাকে তেওঁ গদ্য ৰীতিক বিশিষ্টতা প্ৰদান কৰিছে। গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম কি আছিল তোমালোকে জানানে? মোৰ সোঁৱৰণি। তোমালোকে পঢ়িবলৈ আজৰি সময়ত এইবিলাক পঢ়িবা, পঢ়িলেহে গদ্য ৰীতিৰ বিষয়ে ক'ব পাৰিবা। কাৰণ তেখেতলোকৰ এটা এটা পাঠ আমি পিছত পঢ়িব লাগিব, তেতিয়া তেখেতলোকৰ গদ্য ৰীতিৰ আলোচনাও আমি কৰিব লাগিব। মোৰ সোঁৱৰণিৰ মাজত পৰিমিত শব্দৰ প্ৰয়োগ দেখিবা, অলংকাৰৰ যথোপযুক্ত ব্যৱহাৰ দেখিবা। তেখেতৰ দুখন আধ্যাত্মিক ভাৱাপন্ন গ্ৰন্থ হৈছে শ্ৰীকৃষ্ণ আৰু গীতাসাৰ। সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলে দেখা যায় এই যুগৰ গদ্য লেখকসকলে অসমীয়া গদ্য সাহিত্যক নিজস্ব একোটা গদ্যশৈলীৰ সৃষ্টিৰে সমৃদ্ধ কৰি থৈ গৈছে। ইয়াৰ পিছতো আৰু বহুকেইজন ব্যক্তিৰ বিষয়ে আমি কমকৈ হ'লেও জানিব লাগিব। সেইখিনি আমি পিছৰ ক্লাছলৈ থৈছোঁ। আজি তোমালোকক এইখিনিকে দিলোঁ। তোমালোকে, মই বাৰে বাৰে কৈছোঁ যে আমাৰ যিটো মূল টপিক অৰ্থাৎ ফাৰ্ষ্ট ইউনিটটো অসমীয়া গদ্য সাহিত্যৰ সমৃদ্ধি আৰু বিকাশ এনেধৰণে আছে, তাত এই ক্ৰম অনুযায়ী মই যেনেকৈ দুটা ভাগত বিভক্ত বুলি কৈছিলোঁ, প্ৰাচীন স্তৰ আৰু আধুনিক স্তৰ, এনেকৈ ভাগ কৰি ক্ৰম অনুযায়ীহে তোমালোকে লিখি আনিব লাগিব। 15-16 নম্বৰৰ কাৰণে নোটটো প্ৰস্তুত কৰিবলৈ যাওঁতেও প্ৰত্যেকটো স্তৰৰ অংশবিলাকৰ বিষয়ে তোমালোকে মূল মূল কথাখিনি হ'লেও লিখিব লাগিবই। প্ৰাচীন স্তৰৰ শংকৰদেৱৰ নাটৰ গদ্য মই বাৰে বাৰে কৈছোঁ, প্ৰতিটো ক্লাছত কৈছোঁ, তোমালোকৰ মুখস্থ হ'বৰ কাৰণে কৈছোঁ, শংকৰদেৱৰ নাটৰ গদ্য, ভট্টদেৱৰ গদ্য, বুৰঞ্জীৰ গদ্য, চৰিত পুথিৰ গদ্য, ভট্টদেৱৰ আদৰ্শত ৰচিত গদ্য আৰু অন্যান্য গদ্যৰ ভিতৰত ব্যৱহাৰিক পুথি, ৰজাঘৰীয়া কাকত পত্ৰ, চিঠিপত্ৰ, তাম্ৰশাসন, শিলালিপি আদিৰ গদ্য। প্ৰাচীন স্তৰৰ সেইখিনি লিখাৰ পাছত আধুনিক স্তৰত ভাগ কৰি আকৌ লিখিব লাগিব। প্ৰাক অৰুণোদয় স্তৰৰ গদ্য, অৰুণোদয় স্তৰৰ গদ্য, হেমচন্দ্ৰ গুণাভিৰামৰ গদ্য, আজি পঢ়িলোঁ জোনাকী যুগৰ গদ্য, ইয়াৰ পিছত পঢ়িম আমি যুদ্ধোত্তৰ যুগৰ গদ্য আৰু সাম্প্ৰতিক কালৰ গদ্য। তাতে আমাৰ গদ্যৰ এই বিকাশ সমৃদ্ধিৰ সময়খিনি শেষ হ'ব। গতিকে আমাৰ বহুত বেছি আৰু পঢ়িবলগীয়া নাই, মই কম কমকৈ আগুৱাই লৈ গৈছোঁ। সেইকাৰণে তোমালোকক আকৌ কৈছোঁ যে মই যেনেধৰণে কৈছোঁ তেনেধৰণে মোৰ প্ৰত্যেকটো অডিঅ' শুনি শুনি তোমালোকে এই ক্ৰমটো ৰক্ষা কৰি নোটটো প্ৰস্তুত কৰিবা। আকৌ মই কেতিয়াবা চাওঁ বুলি ক'লে যাতে তোমালোকে লগে লগে দেখুৱাব পাৰা। আজি ইমানতে এৰিছোঁ, ইয়াৰ পিছত আমি জোনাকী যুগৰ গদ্যৰ পৰৱৰ্তী সময়ছোৱালৈ আগবাঢ়ি যাম। ধন্যবাদ।